فلما ألقوا قال موسى ما جئتم به السحر إن الله سيبطله إن الله لا يصلح عمل المفسدين.
ফলত যেতিয়া সিহঁতে নিক্ষেপ কৰিলে তেতিয়া মুছাই ক'লে, তোমালোকে যি লৈ আহিছা সেয়া হৈছে যাদু, নিশ্চয় আল্লাহে এইবোৰক এতিয়াই অসাৰ তথা বাতিল কৰি দিব, নিশ্চয় আল্লাহে অশান্তি সৃষ্টিকাৰীসকলৰ কৰ্ম সাৰ্থক নকৰে।